দেবী জন আহ্বান শব্দ অনুসরণ করে সাসৈন্যে ধাবমান হল মহাবলশালী মহিলাসুর। অসুররাজ লক্ষ্য করলেন মহালক্ষ্মী দেবীর তেজপ্রভায় ত্রিলোক জ্যোতির্ময় তার মুকুট গগন চুম্বন করছে, পদ ধরে পৃথ্বী আনতা আর ধনুকটঙ্কারে রসাতল প্রকম্পিত। দেব সেনাপতি মহাশক্তির জয় মন্ত্রের গুণে দেবীকে দান করলেন মহাপ্রীতি।
নমো চণ্ডী নমো চণ্ডী নমো চণ্ডী নমো চণ্ডী নমো চণ্ডী নমো চণ্ডী যাদরত বীরনিখিনী জগ মহিষা চুর বিমর্দিনি জগ রক্ত বিজনিখিনী জগ মহিষা চুর বিমর্দিনি উঠে শঙ্খ মন্দ্রে অভ্রবক্ষ শঙ্কা সনমি চন্দী সনমি চন্দী নমো চন্দী নমো চন্দী। তব খড়গত বিকৃত বিধান্ত সতন চন্দ্রী শত্রুসাতন চন্দ্রী নট সিংহবাহিনী ধনুকার ইন্দ্রাদি যমু চন্দ্রী ইন্দ্রাদি যমু চন্দ্রী নমো চন্দ্রী নমো চন্দ্রী দন্ড সংকারে হানো ঘর কলম জলে খবর তুরঙ্গ চিহ্ন চিহ্ন সুতীক্ষ্ণ করবানে নট ধূম্রনে প্রদন যমুন্দ প্রপাত নিখন্দী নব তাতই তাতই প্রলয়নে তাতই তাতই প্রলয়নে অংশে বাঁধন গঞ্জী অংশে বাঁধন গঞ্জী নমচন্দী
দেবীর সঙ্গে মহিষাসুরের প্রবল সংগ্রাম আরম্ভ হল। দেবীর মহিষাসুর অনেকক্ষণে রূপ পরিবর্তন করে নানা কৌশল বিস্তার করলে মহিষ থেকে হস্তি রূপ ধারণ করলেন। আবার সিংহরূপী দৈত্যে জননমত্ততা দেবী প্রসবিত করলেন। পুনরায় নয়ন মোহন পূর্ণ প্রবেশে আত্মপ্রকাশ করলে ওই ইন্দ্রজালি দেবীর রূঢ় প্রত্যাখ্যান পেয়ে আবার মহিষ মূর্তি গ্রহণ করলে রণবাদ্য দিকে চিরন্তন না দিল চতুরঙ্গ দিয়ে অসুরেশ্বর দেবীকে পরাজিত করবার মানসে উল্লসিত। দেবীর বাহন সিংহরাজ দাবাগীর মত সমস্ত রণক্ষেত্রে শত্রু নিধারে দুর্নিবার হয়ে উঠল। নানা প্রহরণ ভারী দেবী উদ্যা মধু বাহন করতে করতে মহিষকে সদন্ধে বললেন কার্যকর্মের খানানুগ্রহ সাধু যাবৎবাগ্রহণ মায়াত্মাই হতেত্রৈব সর্জিষ্যন্ত্যাশু দেবতা। দেবতাগণ সানন্দে দেখলেন দুর্গা মহিষাসুরকে শুলে বিদ্ধ করেছেন আর খড়গনি পাতে দৈত্যের মস্তক ভুলুঞ্চিত, তখন অসুর নাশিনী দেবী মহালক্ষ্মী আরাধনা দিতি সুষমা দেবা পৃথিবীতে পরিব্যাপ্ত হল। তোমার পুণ্যস্তব গাথা ঐশ্বর্য সৌভাগ্য আরোগ্য শত্রুহানি ও পরম মোক্ষ লাভের উপায় তোমার স্তব মন্ত্রে মানব লোকে জাগরিত হোক ভূমানন্দের অপূর্ব প্রেরণা। দেবী প্রপন্নার্তি হরে প্রসীদ প্রসীদ মাতর জগতো অখিলস্য প্রসীদ বিশ্বেশ্বরী পাহি বিশ্বম ত্বরীশ্বরী দেবী চরাচরস্য আধারভূতা জগতস্ত্বমেকা ত্বহি স্বরূপেণ যতঃ স্থিতাসি অপাং স্বরূপস্থিতয়া তবৈতদপ্স্যা যথেচ্ছিষ্ণম অলঙ্ঘ্য বীর্যে মঙ্গলশ্রবী শক্তিরনন্তবীর্যা বিশ্বস্য বীজং পরমাসি মায়া সম্মোহিত দেবী সমস্তমেতত মঙ্গবৈত সন্না ভুবি মুক্তি হেতু বিদ্যা সমস্তা তব দেবী ভেদা স্ত্রিয়ঃ সমস্তা সকলা জগৎসু তবৈকয়া পূরিত মন্দয়ৈতত কাপি স্তুতি সদ্য পরা পরোক্তিঃ সর্বভূতা যদা দেবী स्वर्गमुक्ति प्रदायिनी कौन सूता सुतये कावा भवन्तु परमोक्तयः सर्वस्य बुद्धि रूपेण जनस्य निदिशस्थिते स्वर्गापवर्गदे देवी नारायणी नमस्तुते कलाकशादि रूपेण परिणाम प्रदायिनी विश्वस्योपरतौ शक्ते नारायणी नमस्तुते सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यम्बके गौरी नारायणी नमस्तुते सृष्टिस्थिति विनाशानां शक्तिभूते सनातनी गुणाश्रये गुणमये नारायणी नमस्तुते शरणागत दीनार्थ परित्राण परायणे सर्वस्यार्ति हरे देवि नारायणी नमस्तुते अंतयुक्त विमानस्थे ब्रह्माणी रूपधारिणी संसाम्भ्रशरिते देवी नारायणी नमस्तुते शूलचन्द्राहीधरे महावृषभवाहिनी माहेश्वरी स्वरूपेण नारायणी नमस्तुते मयूर कुक्कुटभृजे महाशक्तिधरे नघे कौमारी रूपसंस्थाने नारायणी नमस्तुते शङ्खचक्र गदाधारं विहित परमायुधे प्रसीद वैष्णवी रूपे नारायणी नमस्तुते गृहीत महाचक्रे दशभृत सुंदरे वराह रूपिणी शिवे नारायणी नमस्तुते निशिंग रूपण उग्रेण अद्भुत दैत्यानिकोद्यमे त्रैलक्ष्य प्राण सहिते नारायणी नमस्तुते श्रीभीति महावज्रे सहस्रनयनोज्ज्वले वृक्र प्राण हरे चैन्द्री नारायणी नमस्तुते शिवदूती स्वरूपेण हत दैत्य महाबले घोर रूपे महाभावे नारायणी नमस्तुते सहस्राकराल वदने शिरोमाला विभूषणे चामुण्डे मूलवधने नारायणी नमस्तुते अष्टी लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे महारात्रि महाविद्ये नारायणी नमस्तुते मिधे सरस्वती वरे भूतिवर्धनतामसि नियते त्वमसि देशे नारायणी नमस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते भयद्योत्साहिनो देवि दुर्गे देवि नमस्तुते एतत्ते भगनं सौम्यं लोचनत्रय भूषितं पातु नः सर्वभूतेभ्य सत्यायनी नमस्तुते ज्वालाकरालमत्युग्रम् शीषासूरसूदनम् त्रिशूलम् पातु नो भीतिर्भद्रकाली नमस्तुते नस्ति दैत्यतेजांसि त्वदेनापूज्य यायग सा घण्टा पातु नो देवी पापेभ्यो अनस्तुतामिव असुरासृग्पथा पङ्क चित्ते करज्ज्वलः शुभाय खड्गो भवतु शरणिके वाङ्नथा वयम् भोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टा त्वामश्रितानां नाभिपन्नराणां त्वामश्रिता धाश्रयथाग्रहन्ति एतत्कृतं यत् कदलनितयाद्य धर्मदिशा देवि महासुराणां रूपै अनेकै बहुधात्ममूर्ति कृताम्बिके तत्र करति कान्या विद्यासु शास्त्रेषु विवेकोद्दीत स्वाध्येषु वाक्येषु सकात्मरन्या ममत्तगत्ते अतीमहान्धकारे विद्वामयत्येतदतीव विश्वम् रक्ष्यांसि यत्रोग्रवीशाश्च नागा यत्रारयो दस्युबलादि यत्र भावानलो यत्र तराधिबद्धे तत्र स्थिता त्वम् परिपासि विश्वम् विश्वेश्वरी त्वं परिपासि विश्वम् विश्वात्मीका धारसीति विश्वम् विश्वेश्वर्या भवति भवन्ति विश्वाश्रया ये तै भक्ति नम्रा देवी प्रसीद परिपालय नोरिधीतिर्जिष्यन् यथा असुरवधादधुनैव शज्य पापादि सर्वजगदाज्य समयनयासु उत्पातपाकजनितांशमहोपसर्गान् फलशालाम् प्रसीदा वन देवी विश्वासी हारिणी रैयक्यवासिना विद्ये लोकानां वरदा भव। अक्षय कृपा कनापे सप्तलोकानंदित प्रथम कल्पे देवी कात्यायन नंदिनी कात्यायने अष्टादश भुजा उग्र चंडा रूपे महिष मर्दन करें। द्वितीय षोडश भुजा भद्रकाली हस्ते मर्दित है महिष। आर तृतीय वर्तमान कल्पे दश भुजा दुर्गा रूपे महादेवी सुसज्जिता महिषमर्दिनी। अखिल मानव कंठे ढलित पुष्पांजलि स्तोत्र वंदना।
Tumana, 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 t নীতি রূপে রাধা সীতা নমস্তস্যাই 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 নমো নমঃ যা দেবী সর্বভূতেষু দয়া রূপে রাধা সীতা নমস্তস্যাই 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 নমো নমঃ যা দেবী সর্বভূতেষু পুষ্টি রূপে রাধা সীতা নমস্তস্যাই 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 নমো নমঃ যা দেবী সর্বভূতেষু মাতৃ রূপে রাধা সীতা নমস্তস্যাই 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 নমো নমঃ যা দেবী সর্বভূতেষু শান্তি রূপে রাধা সীতা নমস্তস্যাই 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 নমো নমঃ ইন্দ্রিয়ানাম অধিষ্ঠাত্রী ভূতানাম চ অধিদেষু যা ভূতেষু সততন্ত্রস্যাই ভক্তিদেব্যাই নমো নমঃ ইতি রূপেণ যা কৃষ্ণম একদ্গত্য স্থিতা জগত নমস্তস্যাই 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 নমো নমঃ
গুণাতীতা ও গুণময়ী সগুণ অবস্থায় দেবী চণ্ডিকা অখিল বিশ্বের প্রকৃতি স্বরূপিণী তিনি পরিণামিনী নিত্যা দেবগুণ চৈতন্য সৃষ্টি প্রক্রিয়ায় যে শক্তির মধ্য দিয়ে ক্রিয়াশীল রূপে অভিব্যক্ত হন সেই শক্তি বাক অথবা সরস্বতী তাঁর স্মৃতিকালোচিত শক্তির নাম শ্রী বা লক্ষ্মী আবার সংহার কালে তাঁর যে শক্তির ক্রিয়া দৃশ্য হয় তাই রুদ্রাদি দুর্গা একাধারে এই ত্রিমূর্তির আরাধনায় দুর্গোৎসব এই তিন মাতৃমূর্তির পূজায় ও আরত্রিতে মানব জীবনের কামনা সাধনা সার্থক হয় চতুর্বর্গ লাভ করে মত্তলোক
ভুবন
গুণময়ী দেবী বিদ্যা হয়েও বারম্বার আবির্ভূতা হন। তিনি জগৎকে রক্ষা ও প্রতিপালন করেন। দেবীর করুণা অসীম, বিধাত্রী বরদার করুণার পুণ্যে বিশ্বনিখিল বিমোহিত অমৃতরসবন শ্রী মহাদেবীর অমল রূপের সুষমা প্রতিভাত ধরিত্রীর ধ্যান গরিময়।
জিনতি মঙ্গল করি ভদ্রকারি কপালি দুর্গা শিবা সমাধাত্রী স্বাহা সদামূর্তে মধুকে চমকে ভন্তি বিরাতি বরদে নমঃ
বিধে
विभे भक्त जनो दाम दत्तनंदो देविके देव भक्त जनो दाम दत्तनंदो देविके
Bye.